এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, 1,000 কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান্ধ ৰোধৰ পৰিকল্পনা, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক সম্পন্ন, ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক, সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। GIS আধাৰিত পয় প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নগৰীয় বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত আজি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ব্ৰহ্মপুত্ৰ বৰ্ড কি আজ মিটিং মে বহুত নিৰ্ণয় কিয়ে গে হে এক তো ষ্টেট ৱাটাৰ ৰিফৰ্ম ফ্ৰেমৱৰ্ক এক তো বুক কা ভি হমনে অনাৱৰণ কিয়া হুৱা হে ঔৰ পহলি বাৰ পশ্চিম বংগাল ঔৰ ছিকিম কো ভি ইছকে অন্দৰ মেম্বৰশ্বিপ দি গই হে ঔৰ ছিকিম কে ৰিপ্ৰেজেণ্টেটিভ ভি আজ ইয়াহাঁ পৰ মৌজুদ থে ঔৰ উন্হোনে বহুত খুশি ভি ব্যক্ত কি হে ডিজিটেল ট্ৰান্সফৰেন্স কে লিয়ে ভি ব্ৰহ্মপুত্ৰ বৰ্ড কে দ্বাৰা কোশিশ হো ৰহী হে সবী ৰাজ্যো কে লিয়ে DPR বনা কে দে জো ব্যৱস্থা হে নৰ্থ ইষ্ট কে ৰাজ্য কে লিয়ে মান্য প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চাহাব কি তৰফ চে বিশেষ ধ্যান দিয়া যাতা হে ইনফ্ৰাষ্ট্ৰাকচাৰ কে লিয়ে ভি ইছকে ডেভেলপমেণ্ট কে লিয়ে ভি ঔৰ উছকে কাৰণ নৰ্থ ইষ্ট কে ৰাজ্য কে অন্দৰ এক ডেভেলপমেণ্ট কি ভুখ লাগি হে এক অন্দৰ স্পৰ্ধা ভি হো ৰহী হে।
এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বৰ্ডৰ ভৱিষ্যত কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি এই বৈঠকত বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হয়। বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিমবংগত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ব্ৰহ্মপুত্ৰ বৰ্ড কা দ 14 জো ৰিভিউ আজ মিটিং হুই হে ই হামাৰে লিয়ে এক সোনেৰা মৌকা হে ক্যোঁকি ব্ৰহ্মপুত্ৰ বৰ্ড কে জৰিয়ে আগলি দিনো মে হামাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উছকো সহি কেছে উপয়োগ কিয়ে যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন সে লেকাৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি সিলসিলে মে হাম কেছে একত্ৰিত হোকৰ সহি প্ৰয়োজনা প্ৰস্তুত কৰকে হাম আগে বঢ়ে ইস সিলসিলে মে আজ ডিটেল মে বাত হো রহা হ্যা মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হামারে সি আর পাটিল সাহেব হামারে জল শক্তি মন্ত্রী উন্হোনে ইয়ে আয়োজন কি হ্যা মে উসকো বিশেষ রূপ সে ধন্যবাদ দেনা চাহতা হুঁ।
মিজোরামত ভোটদাতার তালিকার বিশেষ পুঙ্খানুপুঙ্খ সংশোধনী প্রক্রিয়া আরম্ভ হয়েছে। মুখ্য নির্বাচনী বিষয়া ডক্টর লালরো জামায় কালি আইজলত এই বিষয়ে প্রকাশ করে। এই প্ৰক্ৰিয়াৰ ৰূপায়ণৰ বাবে এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত দিয়া ভাষণত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে দেশৰ নিৰ্বাচন আয়োগ আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কাৰ্য সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। নিৰ্বাচনী বিষয়া, ভোটদাতাৰ পঞ্জীয়ন বিষয়া, সহকাৰী পঞ্জীয়ন বিষয়া আৰু জিলা পৰ্যায়ৰ মুখ্য প্ৰশিক্ষকসকলৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত হয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিষয়াসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহান জনায়। তেওঁ কয় যে এজনো যোগ্য ভোটদাতাৰ নাম যাতে তালিকাৰ পৰা বাহিৰ নহয় এই কথাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। তেওঁ লগতে বিএলওসকলক সংশোধনী প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি স্বচ্ছতাৰে এই কাৰ্য ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তৎপৰ হবলৈ আহান জনায়। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে 14 মে'ত ৰাজ্যখনত বিশেষ পুংখানুপুংখ সংশোধনী সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে এলানি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। নগাঁও জিলাত এই বৈঠকত অংশগ্ৰহণ কৰি জিলা আয়ুক্তই জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্য বিভাগৰ অগ্ৰসৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। কৃষি, লোকনিৰ্মাণ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আৰু জলসিঞ্চনৰ দৰে বিভাগসমূহত চলি থকা উন্নয়নমূলক কাম কাজৰ শেহতীয়া অগ্ৰগতি খতিয়ান লোৱাৰ লগতে এই সভাত অসমাপ্ত কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত গুণগত মান অক্ষুণ্ণ ৰাখি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। নলবাৰী জিলাৰো বিভিন্ন স্থানত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম কাজসমূহৰ সময় অনুযায়ী ৰূপায়ণ সুনিশ্চিত কৰিবলৈ আজি জিলা উন্নয়ন সমিতিৰ এখন সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত জনসাধাৰণে যাতে ফলপ্ৰসু সেৱা লাভ কৰে তাক নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। সমন্বিত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি তথা ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰা হয়। সভাত জিলা আয়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকলৰ লগতে চক্ৰ বিষয়াসকল উপস্থিত থাকে। তামোলপুৰতো জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম কাজ, চলি থকা আঁচনি পৰ্যালোচনা, খালী পদ পূৰণৰ দৰে বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। সভাখনত বিটিচিৰ সচিব অঞ্চলা বসুমতাৰীয়ে অংশগ্ৰহণ কৰে। বিষয়াসকলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰিবলৈ বিটিচিৰ সচিবগৰাকীয়ে আহান জনায়। ইয়াৰ লগতে বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম কাজসমূহ আগবঢ়াই নিয়াৰ বিষয়টো আজি আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আয়োজিত জনজাতীয় গৌৰৱ উৎসৱৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া সমজিলাত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানটোত ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত অন্তৰ্ভুক্তিমূলক উন্নয়ন, সাংস্কৃতিক সংৰক্ষণ আৰু জনজাতিসমূহৰ সবলীকৰণৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। শিৱসাগৰ জিলাতো জনজাতি গৌৰৱ উৎসৱৰ অংশ হিচাপে জনভাগিদাৰী অভিযানৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তত জনজাতীয় লোকসকলৰ কল্যাণৰ অৰ্থে সজাগতামূলক আৰু জনহিতকৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো আজি চেঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত সুবাদ জনভাগিদাৰী অভিযানৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সুবাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অঞ্চলটোৰ বিভিন্ন বয়সৰ জনজাতীয় লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শতাধিক লোকে এই শিবিৰত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে আজি কৃষি বিভাগৰ পৰাও এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আধুনিক কৃষি ব্যৱস্থা, কৃষিখণ্ডত গ্ৰহণ কৰাৰ চৰকাৰৰ বিভিন্ন আঁচনি বিষয়ে কৃষিজীৱী ৰাজ্যক কাৰ্যসূচীৰ জৰিয়তে অৱগত কৰা হয়। সামাজিক বনানীকৰণ বিভাগৰ উদ্যোগতো বিভিন্ন মূল্যৱান গছৰ পুলি এই অভিযানৰ অংশ হিচাপে বিতৰণ কৰা হয়। নগাঁও জিলাত জনজাতি গৌৰৱ উৎসৱৰ লগত সংগতি ৰাখি জনভাগিদাৰী অভিযানৰ অধীনত বিভিন্ন ঠাইত ৰাজহুৱা সভা আৰু সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বগৰীগুৰি আৰু ৰহাত জলজীৱন আঁচনি, শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়া কিতাপ আৰু খাদ্য, কৃষি আৰু স্বাস্থ্যখণ্ডত চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা হয়। বাক্সা জিলাতো জনজাতীয় গৌৰৱ উৎসৱৰ কাৰ্যসূচীত কালিৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বালু গাঁৱত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। অঞ্চলটোত অবৈধভাৱে ৰাজহুৱা ভূমি দখল কৰি একাংশ দোকান পোহাৰ উচ্ছেদ কৰা হয়। এই দখল সন্দৰ্ভত স্থানীয় ৰাইজে প্ৰশাসনক লিখিত অভিযোগ দাখিল কৰাৰ পাছত দলগাঁও ৰাজচক্ৰ বিষয়া মানৱজ্যোতি বৰাৰ নেতৃত্বত এটা দলে বালুগাঁৱত উচ্ছেদ অভিযান চলায়। এই অভিযান সন্দৰ্ভত ৰাজচক্ৰ বিষয়া মানৱজ্যোতি বৰাই এইদৰে কয়।
বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ। ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ, যাতে আমাৰ এই হাইৱেৰ ওচৰৰ ৰোড চাইড আমাৰ ইলিগেল যিখিনি মাৰ্কেট আছে সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয়। আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয়। গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ, বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে, তথাপিও যিসকলে এতিয়াও বহি আছে গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা।
সেনা বাহিনী 2027 বৰ্ষৰ বাবে অগ্নিবীৰ জে চি অ' আৰু আৰ অ' নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন সমূহীয়া প্ৰৱেশ পৰীক্ষা চি ই ই 2026 অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। গুৱাহাটী নাৰেঙ্গীৰ সেনা নিযুক্তি কাৰ্যালয়ে এই কথা ঘোষণা কৰিছে। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে নাম পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পৰীক্ষা আৰম্ভ হোৱাৰ 14 দিন পূৰ্বে সেনা বাহিনীৰ অফিচিয়েল নিযুক্তি ৱেবছাইট joinindianarmy.nic.in ৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পঞ্জীয়নকৃত সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহৰ প্ৰিণ্ট আউট 31 মে'ৰ পূৰ্বে ল'ব লাগিব, কিয়নো সমূহীয়া প্ৰৱেশ পৰীক্ষাত উপস্থিত থকাৰ বাবে প্ৰৱেশ পত্ৰ থকাটো বাধ্যতামূলক। নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত শেহতীয়া তথ্য, পৰীক্ষা সম্পৰ্কীয় নিৰ্দেশনা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অধিসূচনাৰ বাবে প্ৰাৰ্থীসকলক নিয়মীয়াকৈ অফিচিয়েল ৱেবছাইট চাবলৈ পৰামৰ্শ দিয়া হৈছে।
মিজোৰামৰ ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনত বহিৰাজ্যৰ লোকৰ প্ৰৱেশ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাছৰ নতুন নিৰ্দেশনাক অনুমোদন জনাইছে। আইজলৰ মন্ত্ৰীসভাৰ কক্ষত মুখ্যমন্ত্ৰী লালডু অমাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন নিৰ্দেশনা অনুসৰি মিজোৰামত বহিৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত থকা নীতিসমূহ সুশৃংখলিত হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মিজোৰামৰ এটা নাগৰিক সংগঠন আৰু ব্যৱসায়িক সংস্থাই ইনাৰ লাইন পাৰ্মিট উলংঘা সন্দৰ্ভত অভিযোগ তোলাৰ লগতে এই সন্দৰ্ভত নীতি নিৰ্দেশনাৰ সংস্কাৰ দাবী কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাজহুৱা স্থানৰ পৰা তুলি লোৱা বাটৰ কুকুৰৰ টীকাকৰণ বা বন্ধাকৰণৰ পাছত পুনৰ মুকলি কৰি নিদিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠে 2025 চনৰ নৱেম্বৰত দিয়া পূৰ্বৰ নিৰ্দেশৰ সংশোধন বিচৰা আবেদন খাৰিজ কৰি এনে কুকুৰক আশ্ৰয় শিবিৰত আবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। শিশু, বৃদ্ধ আৰু ভ্ৰমণকাৰীৰ ওপৰত কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ন্যায়ালয়ে কয় যে ৰাজহুৱা স্থান, বিমান বন্দৰ আৰু আৱাসিক এলেকাসমূহতো ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিচাৰপীঠে নিৰ্দেশনা কাৰ্যকৰী নকৰা বিষয়াসকলক অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব পাৰে বুলি সকীয়াই দিছে। তামোলপুৰৰ পাগলাদিয়া নদী পাৰত শ্বেৰজা ফাউণ্ডেশ্যন তামোলপুৰৰ উদ্যোগত বন বিভাগ তথা এছ এছ বিৰ 64 নম্বৰ বেটেলিয়নৰ সহযোগত আজি বৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ অঞ্চলটোত 10 লাখ গছপুলি ৰোপণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিলাষী অভিযানৰ প্ৰথম পৰ্যায় আজি বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টিন টিগগাই শুভাৰম্ভ কৰে। কাৰ্যসূচীত তামোলপুৰ জিলা বন প্ৰাধিকৰণ বিষয়া ধীৰেন্দ্ৰনাথ বসুমতাৰীৰ লগতে শ্বেৰজা ফাউণ্ডেশ্যনৰ সদস্যসকল উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বাঁহ কঢ়িয়াই অনা এখন ট্ৰাকৰ পৰা 42 কাৰ্টন চিগাৰেট জব্দ কৰে। এই কাৰ্টনসমূহত 21,000 পেকেট চিগাৰেট অবৈধভাৱে বিক্ৰীৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। লখিমপুৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে উত্তৰ লখিমপুৰ চহৰৰ দৈনিক বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু লভ্যতাৰ ওপৰত নজৰ ৰাখিবলৈ আজি এটা মূল্য নিৰীক্ষণ অভিযান চলায়। এই অভিযানকালত বিষয়াসকলে ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰদৰ্শিত মূল্যও পৰীক্ষা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। আজি গুৱাহাটীত BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত BCCIৰ সচিব দেৱজিৎ লন শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত BCCIয়ে বিশেষ লিংকৰ জৰিয়তে বাছনিপ্ৰাপ্ত ভাৰতীয় দলৰ তালিকা প্ৰকাশ কৰে। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে 1খন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। ১,০০০ কোটি টকাতকৈ অধিক ব্যয়েৰে ৰাজ্য চৰকাৰৰ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ পৰিকল্পনা। কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত গুৱাহাটীত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পৰ্যালোচনা পৰিষদৰ 4থ বৈঠক সম্পন্ন। ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক। সপ্তাহজোৰা জনজাতি গৌৰৱ উৎসৱত জনজাতীয় সমাজৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু জাতি গঠনত অৱদানক সন্মান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত ৰাজস্থান ৰয়েলছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।